ইব্ৰীসকলৰ পুথিপত্ৰ 5 অধ্যায় হাৰুণতকৈ যীশুৰ মহত্ব। প্ৰতিজন ইহুদী মহাপুৰোহিতক লোকসকলৰ মাজৰ পৰা মনোনীত কৰা হয়। লোকসকলৰ পক্ষ হৈ ঈশ্বৰ বিষয়ক সেৱা কাৰ্যৰ বাবে তেওঁক নিযুক্ত কৰা হয়, যাতে তেওঁ মানুহৰ পাপৰ কাৰণে উপহাৰ আৰু বলিদান উৎসৰ্গ কৰে। মানুহৰ অজ্ঞতা আৰু ভ্ৰান্ত অৱস্থাত মহাপুৰোহিতজনে তেওঁলোকৰ প্ৰতি সহানুভূতিশীল হ'ব পাৰে, যিহেতু তেওঁ আন লোকসকলৰ দৰে নিজৰ দুৰ্বলতাৰ দ্বাৰা বেষ্টিত। যেনেকৈ আন লোকসকলৰ পাপৰ কাৰণে তেওঁ বলি উৎসৰ্গ কৰে, তেনেকৈ নিজে দুৰ্বল হোৱা কাৰণে নিজৰ কাৰণেও তেওঁ সেই বলি উৎসৰ্গ কৰা আৱশ্যক। মহাপুৰোহিত হোৱা সন্মানৰ বিষয়ে আৰু কোনেও এই সন্মান নিজে ল'ব নোৱাৰে, কিন্তু ঈশ্বৰে যিজনক আমন্ত্ৰণ কৰে তেওঁৱেই সেই সন্মান পায়। যিদৰে হাৰুণক এই কাৰ্যত আমন্ত্ৰণ কৰা হৈছিল, সেইদৰে খ্ৰীষ্টেও মহাপুৰোহিত হৈ নিজে মহিমা ল'বলৈ নিজকে মনোনীত নকৰিলে, কিন্তু ঈশ্বৰে তেওঁক ক'লে, তুমি মোৰ পুত্ৰ, আজি মই তোমাৰ পিতৃ হ'লো। সেইদৰে আন এঠাইত কৈছে, তুমি চিৰকালৰ কাৰণে মল্লিচেদেকৰ ৰীতি অনুসাৰে হোৱা এজন পুৰোহিত। যীশু যেতিয়া এই জগতত নিজ শৰীৰত বাস কৰিছিল, যিজনে তেওঁক মৃত্যুৰ হাতৰ পৰা ৰক্ষা কৰিব পাৰে, সেই ঈশ্বৰৰ ওচৰত চকুলোৰে সৈতে অতিশয় ক্ৰন্দন কৰি অনুৰোধ আৰু প্ৰাৰ্থনা কৰিছিল ঈশ্বৰৰ প্ৰতি থকা ভক্তিভাৱৰ কাৰণে। ঈশ্বৰে তেওঁৰ প্ৰাৰ্থনা শুনিলে। যীশু ঈশ্বৰৰ পুত্ৰ হোৱা স্বত্বেও দুখ ভোগ কৰিছিল আৰু তাৰ মাজেদিয়েই বাধ্যতা হ'বলৈ শিক্ষা পালে। এইভাৱে যীশুৱে মহাপুৰোহিতৰূপে পূৰ্ণ সিদ্ধতা লাভ কৰিলে আৰু সেয়ে তেওঁৰ বাধ্য হোৱা সকলোৰে কাৰণে তেওঁ অনন্ত পৰিত্ৰাণৰ পথ হ'ল আৰু মলিচেদেকৰ ৰীতি অনুসাৰে হোৱা মহাপুৰোহিত বুলি ঈশ্বৰৰ দ্বাৰাই অভিহিত হ'ল। যীশুত থিৰে থাকিবলৈ আৰু ধাৰ্মিকতাত বৃদ্ধি পাবৰ অৰ্থে যত্ন কৰিবলৈ উদগনি। যীশুৰ বিষয়ে আমাৰ অনেক কথা ক'বলৈ আছে, কিন্তু আপোনালোকৰ কাণ গধুৰ হোৱা বাবে সেই বিষয় বুজাবলৈ টান। ইমান দিনে আপোনালোক শিক্ষক হৈ উঠিব লাগিছিল, কিন্তু তাৰ পৰিৱৰ্তে এতিয়াও কোনোৱে যেন পুনৰাই আপোনালোকক ঈশ্বৰৰ বচনসমূহৰ আদি কথাৰূপ বৰ্ণমালা শিকায়। আপোনালোকৰ এনে প্ৰয়োজন হৈ পৰিছে। আপোনালোক এনেকুৱা মানুহ হ'ল যে টান আশাৰ নহয়, গাখীৰহে আপোনালোকৰ প্ৰয়োজন হৈ আছে, কিয়নো যাৰ ভোজন মাথোন গাখীৰ তেওঁতো এতিয়াও শিশু। ধাৰ্মিকতা সম্বন্ধীয় শিক্ষাত সেই ব্যক্তিৰ কোনো অভিজ্ঞতা নাই, কিন্তু টান আশাৰ হ'লে সম্পূৰ্ণ বয়সপ্ৰাপ্তসকলৰ বাবেহে, অৰ্থাৎ তেওঁলোকে ঈশ্বৰৰ বাক্যৰ কঠিন শিক্ষাবোৰ বুজি অভ্যাস কৰে। তেওঁলোকে ভুল আৰু শুদ্ধ বিচাৰ কৰাত নিপুণ হৈ ভাল বেয়া নিৰ্ণয় কৰিবলৈ শিকিছে।